নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী, নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। ৰাজ্য চৰকাৰে কৃষকসকলে আধুনিক কৃষি সঁজুলি লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আজাৰাৰ ৰাণীচাপৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ বালিচৰত অঞ্চলটোৰ কৃষকসকলে কৰা বিভিন্ন খেতি পৰিদৰ্শন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ট্ৰেক্টৰে কৃষিক অধিক লাভজনক কৰি তোলাত ভূমিকা পালন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে চাপৰিটোত বাস কৰা কৃষকসকলক ভূমিপট্টা আবণ্টনৰ বাবে পদক্ষেপ ল'ব। তেওঁ লগতে চাপৰিটোৰ বাবে ভাবুকি কঢ়িয়াই অনা খহনীয়াৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাপৰিটোৰ সৈতে সুচল যোগাযোগ ব্যৱস্থা স্থাপনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে দলং নিৰ্মাণৰ সম্ভাৱনীয়তাৰ ওপৰতো অধ্যয়ন কৰিব। নতুন সৌৰশক্তিচালিত পাম্পেৰে সমগ্ৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ডঃ শৰ্মাই আশ্বাস দিয়ে। তেওঁ কয় যে ৰাজ্য চৰকাৰে চাপৰিটোৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰয়োজনীয় বিপণন সংযোগ স্থাপনৰ বাবে পদক্ষেপ ল'ব। দিনজোৰা ভ্ৰমণকালত ডঃ শৰ্মাই গৰলস্থিত ব্ৰহ্মপুত্ৰ কলাকৃষ্টি সংঘৰ উদ্যোগত আয়োজিত ভোগালী বিহু উৎসৱ উদযাপনত অংশ লয়। তেওঁ লগতে শদিলাপুৰত নৱনিৰ্মিত দেৱকান্ত ভৱনটো উদ্বোধন কৰে। কানাই ঠাকুৰ নামঘৰৰ গাতে লাগি থকা এই ভৱনটোৱে সভা সমিতি আৰু অন্যান্য আধ্যাত্মিক অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা আগবঢ়াই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি ভ্ৰমণৰ অন্তিম দিনা কুৱালালামপুৰত দেশখনৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপমন্ত্ৰী খাইৰুল ফিৰদৌছ আকবৰ খানক সাক্ষাৎ কৰে আৰু 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এই শীৰ্ষ সন্মিলনলৈ উপমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়। সাক্ষাৎকালত তেওঁ অসম আৰু মালয়েছিয়াৰ মাজত পৰ্যটন ক্ষেত্ৰৰ সহযোগিতাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তেওঁ লগতে উপমন্ত্ৰীগৰাকীক মালয়েছিয়াৰ পৰ্যটন খণ্ডৰ বিষয়াৰ সৈতে অসম ভ্ৰমণলৈ আহিবলৈ আমন্ত্ৰণ জনায়। এই আহ্বানৰ প্ৰতি আকবৰ খানে আশাব্যঞ্জক সঁহাৰি জনোৱা বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে মন্ত্ৰী কেশৱ মহন্তই কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেও আৰু ডিজিটেল উপমন্ত্ৰী উইছন উগাক সাক্ষাৎ কৰে। তেওঁ লগতে ডিজিটেল উপমন্ত্ৰী উইছন উগাৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য প্ৰযুক্তি খণ্ডত সহযোগিতা আৰু সমৰ্থন সন্দৰ্ভত বৈঠকত মিলিত হয়। বৈঠকত অত্যাধুনিক তথ্য প্ৰযুক্তি আৰু ছফটৱেৰ, ডাটা সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্ৰী চাওনা মেইনে আজি মকৰ সংক্ৰান্তি উপলক্ষে লোহিত জিলাত পৰশুৰাম কুণ্ড মেলা 2025 আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে উপমুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰশুৰাম কুণ্ড পৰিদৰ্শনৰ বাবে অহা যাত্ৰীৰ বাবে সুবিধা বৃদ্ধি তথা কুণ্ডৰ পবিত্ৰতা সংৰক্ষণৰ উদ্দেশ্যে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে আনুমানিক 150 কোটি টকা ব্যয় কৰা হ'ব। তেওঁ লগতে এই পবিত্ৰ ঠাইলৈ অহা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আদৰণি জনায়। জাগিৰোডৰ জোনবিলৰ পাৰত মাঘ বিহুৰ প্ৰথমটো বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গুভা দেওৰজাৰ জোনবিল মেলা অনুষ্ঠিত হ'ব। পৰহিলৈ পুৱাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। মেলাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশ ল'ব। 17 জানুৱাৰীৰ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 22 গৰাকী তিৱাৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। ইয়াৰ লগতে বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। ভাৰতীয় মহিলা খো খো দলে আজি সন্ধিয়া নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত খো খো বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত দক্ষিণ কোৰিয়াক 175-18 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে খেলখনত টছত জিকি প্ৰথমৰ পৰাই আধিপত্য বিস্তাৰ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।